এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যখনৰ খনিজ সম্পদৰ উচিত ব্যৱহাৰ আৰু এই খণ্ডত সহযোগিতা বৃদ্ধিৰে শক্তিশালী কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত স্থাপন হ'বলগীয়া তাপ বিদ্যুৎ কেন্দ্ৰসমূহৰ বাবে নিৰৱচ্ছিন্নভাৱে কয়লাৰ সৰবৰাহ কৰিবলৈ অনুৰোধ জনায়। তেওঁ লগতে মাৰ্ঘেৰিটা কয়লা খনিৰ কাম কাজৰ সম্প্ৰসাৰণ সন্দৰ্ভতো মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। তদুপৰি নতুন খনিজ পদাৰ্থ খনন সম্পৰ্কীয় বৈঠকত আলোচনা কৰা হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে অহা 29 মে'ৰ পৰা 12 জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে কৃষকৰ মাজত অঞ্চলভিত্তিক বহনক্ষম প্ৰযুক্তিৰ বিষয়ে অৱগত কৰা, সাৰ ব্যৱহাৰৰ বাবে ভূমি স্বাস্থ্য সন্দৰ্ভত আলোচনা, চৰকাৰী আঁচনি আৰু নীতি সম্পৰ্কে তথ্য প্ৰচাৰ আৰু ভৱিষ্যত গৱেষণা তথা উদ্ভাৱনৰ বাবে কৃষকৰ পৰা মতামত গ্ৰহণ কৰা। এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। 13-দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ 52টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত 10,000ৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজিৰ বাটঘৰীয়া গাঁও পঞ্চায়তত পৰহিলৈ এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থকাৰ কথা। যোৰহাট জিলাত হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযান সফলভাৱে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী, জিলা কৃষি বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি জিলাখন ভ্ৰমণৰ দ্বিতীয় দিনা তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত অংশ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে যাতে যোগ্য হিতাধিকাৰী আঁচনিৰ সুবিধাৰ লাভৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়। অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণ, দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থিক সবলীকৰণৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিয়ে। আজিৰ সভাত জিলাখনৰ পৰা শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা 6গৰাকী ব্যক্তিক মন্ত্ৰী হাজৰিকাই প্ৰমাণপত্ৰ বিতৰণ কৰে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা প্ৰতিটো বিধানসভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত যুৱ সংঘক আৰ্থিক অনুদান প্ৰদানৰ বাবে লোৱা লক্ষ্য অনুসৰি জিলাখনৰ 4টা সংঘৰ প্ৰতিনিধিক আজিৰ অনুষ্ঠানত চেক বিতৰণ কৰা হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, কেইবাগৰাকী বিধায়ক আৰু অন্য ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। প্ৰাক্তন ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱাক আজি ডিব্ৰুগড় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি শংকৰজ্যোতি বৰুৱাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। উল্লেখযোগ্য যে দুলীয়াজনৰ এটা পেট্ৰল ডিপোত সংঘটিত মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বৰুৱাৰ বিৰুদ্ধে ৰুজু হৈ থকা 89/2025 নম্বৰ গোচৰটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জামিন মঞ্জুৰ কৰিছিল। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ 188গৰাকী ৰোগীৰ মাজত আজি মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত আয়োজিত অনুষ্ঠানত এই চেকসমূহ বিতৰণ কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নীতুমণি প্ৰধানৰ লগতে আন বহু দলীয় নেতাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। হোজাই আৰক্ষীয়ে আজি লংকাত IPL জুৱাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন অৰ্জুন পাল আৰু সজল শীল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোক দুজনৰ পৰা জুৱা খেলত ব্যৱহৃত কেইবাটাও মোবাইলসহ নগদ ধন জব্দ কৰে। লংকা আৰক্ষী থানাত লোক দুজনক জেৰাৰন্তত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা আয়ুক্তই এটা নিৰ্দেশযোগে জিলাখনত লালি গুড় বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত জিলাখনত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ তথা পশু চিকিৎসা বিষয়াৰ অনুমতি সাপেক্ষে পশু খাদ্যৰ বাবে লালি গুড় ক্ৰয় কৰিব পাৰিব। এই নিৰ্দেশ অহা 60 দিনলৈ বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। শোণিতপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত 6দিনীয়া কাৰ্যসূচীৰে কিতাপ পঢ়িবলৈ যাওঁ বোলা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি জ্ঞান সাৰথি গ্ৰন্থযাত্ৰা আৰু সাহিত্য সংস্কৃতিৰ বিভিন্ন কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। শোণিতপুৰ জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰলা দেৱীয়ে অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰনাথ নাথে উপস্থিত থাকে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।